দ্বিতীয় বিবৰণ ২০ অধ্যায় যুদ্ধৰ বিষয়ক নিয়ম। যুদ্ধ কৰিবলৈ যাওঁতে শত্ৰুৰ পক্ষত আপোনালোকতকৈ অধিক সংখ্যাৰ ঘোঁৰা, ৰথ আৰু সেনাদল দেখি আপোনালোকে ভয় নকৰিব, কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, যিজনে মিছৰ দেশৰ পৰা আপোনালোকক বাহিৰ কৰি আনিছে, তেওঁ আপোনালোকৰ লগত আছে। যেতিয়া আপোনালোকে যুদ্ধলৈ যাবলৈ সাজু হ'ব, পুৰোহিতে আগবাঢ়ি আহি সৈন্য দলক উদ্দেশ্যে ক'ব, হে ইজৰাইলীয়াসকল, শুনা, আজি তোমালোকৰ শত্ৰুবোৰৰ লগত যুদ্ধ কৰিবলৈ তোমালোক ওচৰ চাপিছা। তোমালোকৰ হৃদয়ত সাহস নেহেৰুৱাবা, ভয় নকৰিবা বা কম্পিত নহবা, আৰু শত্ৰুপক্ষক দেখি ভয়ত ত্ৰাহিত নহবা, কিয়নো তোমালোকক ৰক্ষা কৰিবলৈ আৰু শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ লগত গৈছে। তাৰ পাছত বিষয়াসকলে সৈন্যবোৰক ক'ব, তোমালোকৰ মাজত নতুন ঘৰ সাজি প্ৰতিষ্ঠা নকৰাকৈ থকা কোনো লোক আছে নেকি? যদি আছে, তেন্তে তেওঁ নিজৰ ঘৰলৈ উলটি যাওক, নহ'লে তেওঁৰ যুদ্ধত মৃত্যু হ'লে, মৰিলে আন কোনোবাই সেই ঘৰ প্ৰতিষ্ঠা কৰিব। দাক্ষবাৰী পাতি তাৰ ফল ভোগ নকৰাকৈ কোনো লোক আছে নেকি? তেওঁ নিজৰ ঘৰলৈ উলটি যাওক, নহ'লে তেওঁৰ যুদ্ধত মৃত্যু হ'লে আনে তাৰ ফল ভোগ কৰিব। বিয়াৰ সম্বন্ধ হোৱাৰ পাছত বিয়া নকৰাকৈ থকা কোনো লোক আছে নেকি? তেন্তে তেওঁ নিজৰ ঘৰলৈ উলটি যাওক, নহ'লে তেওঁৰ যুদ্ধত মৃত্যু হ'লে আনে সেই ছোৱালীক বিয়া কৰিব। সেই বিষয়াসকলে পুনৰ ক'ব যে, তোমালোকৰ মাজত কোনো ভয়াতুৰ বা সাহস নথকা হৃদয়ৰ লোক আছে নেকি? তেন্তে তেওঁ নিজ ঘৰলৈ উলটি যাওক, নহ'লে আন ইজৰাইলীয়া ভাইসকলৰ মনোবল তেওঁৰ হৃদয়ৰ দৰে ভাঙি পৰিব। সৈন্যসকলৰ ওচৰত কথা কোৱা শেষ কৰি বিষয়াসকলে সৈন্য দলৰ ওপৰত সেনাপতি নিযুক্ত কৰিব। আপোনালোকে কোনো নগৰ আক্ৰমণ কৰিবলৈ যাওঁতে প্ৰথমতে সেই ঠাই লোকসকলৰ ওচৰত শান্তিৰ প্ৰস্তাৱ আগবঢ়াব। যদি তেওঁলোকে প্ৰস্তাৱ গ্ৰহণ কৰে আৰু তেওঁলোকৰ দুৱাৰবোৰ আপোনালোকলৈ মুকলি কৰি দিয়ে, তেন্তে সেই ঠাই সকলো লোক আপোনালোকৰ অধীনত কীৰ্ত দাস হ'ব আৰু আপোনালোকৰ কাৰণে কাৰ্য কৰিবলৈ বাধ্য হ'ব। কিন্তু যদি শান্তিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে আৰু তাৰ পৰিৱৰ্তে আপোনালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তেতিয়া আপোনালোকে সেই নগৰ অৱৰোধ কৰিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যেতিয়া আপোনালোকক জয়ী কৰিব আৰু সেই ঠাই আপোনালোকৰ হাতত তুলি দিব, তেতিয়া নগৰৰ সকলো পুৰুষকে আপোনালোকে বধ কৰিব। কিন্তু মহিলাসকলক, শিশুসকলক আৰু পশুপাল আদি কৰি সেই নগৰত থকা আন সকলো বস্তু আপোনালোকে লুটদ্ৰব্যৰ সামগ্ৰীৰূপে নিজৰ কাৰণে নিব পাৰিব। শত্ৰুবোৰৰ দেশৰ পৰা লুট কৰা যি সকলো বস্তু আপোনালোকৰ ঈশ্বৰ যিহুৱাই দিব, তাক আপোনালোকে ভোগ কৰিব পাৰিব। যিবোৰ নগৰ আপোনালোকৰ দেশৰ পৰা অনেক দূৰৈত আছে, যিবোৰ আপোনালোকৰ ওচৰৰ জাতিবোৰৰ নগৰ নহয়, সেইবোৰৰ প্ৰতি আপোনালোকে সেইদৰে কৰিব। কিন্তু আপোনালোকৰ ঈশ্বৰ যিহুৱাই আধিপত্যৰ অৰ্থে এই জাতিবোৰৰ যি সকলো নগৰ আপোনালোকক দিব, সেইবোৰ ঠাই কোনো প্ৰাণীকে আপোনালোকে জীৱিত নাৰাখিব। কিন্তু আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ আজ্ঞা অনুসাৰে আপোনালোকে হিত্তিয়া, ইমুৰিয়া, কনানিয়া, পৰজিয়া, হিব্বিয়া আৰু জিবুচিয়া লোকসকলক সম্পূৰ্ণভাৱে ধ্বংসৰ কৰি পেলাব। এনে নহওক যে যি ঘৃণনীয় কাৰ্য তেওঁলোকে নিজৰ দেৱতাবোৰৰ পূজাৰ উদ্দেশ্যে কৰে, সেইবোৰ আপোনালোককো শিকাব, তাতে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ বিৰুদ্ধে পাপ কৰিব। আপোনালোকে অনেক দিন ধৰি যেতিয়া কোনো নগৰ অৱৰোধ কৰি ৰাখি অধিকাৰ কৰিবলৈ যুদ্ধ কৰি থাকিব, তেতিয়া তাত থকা গছবোৰ কোঠাৰেৰে কাটি নষ্ট নকৰিব, কিয়নো সেই গছবোৰৰ ফল আপোনালোকে খাব পাৰিব, সেয়ে আপোনালোকে গছবোৰ নাকাটিব। পথাৰৰ গছবোৰ জানো মানুহ যে সেইবোৰক আপোনালোকে অৱৰোধ কৰিব, কিন্তু যিবোৰ গছৰ ফল খাব পৰা নাযায় বুলি জানিব, কেৱল তেনে গছকেহে কাটি নষ্ট কৰিব পাৰিব। আৰু যি ঠাইৰ লোকসকলে আপোনালোকৰ লগত যুদ্ধ কৰিব, তেওঁলোকৰ পতন নোহোৱালৈকে সেই গছবোৰক আপোনালোকে আত্মৰক্ষা গড় কৰি ব্যৱহাৰ কৰিব পাৰিব।